চাৰি নম্বৰ ছবি আদম আ হবা। ঈশ্বৰে আদম আ হবাই এডন নাঙত একান লাৱা বাগানত ৰাগেল তা চেনত চুগে থেৰাক। ঈশ্বৰে তানে কুলৰে ই বাগানত বেগ গাইছ গুলা খেই ফাইবা। উচু বাগানৰ মূৰ্তিয়ে যে গাইছোৱা আগে তা গুলানেই খেই নফাইবা। ঈশ্বৰে ইয়ান কুল যদি উ গাইছ গুলানি খ খালে তুমি মুইবা। কিন্তু সি বাগানত আদম আ হবা পা দেই আ একজন এল তেওঁলোৰে শতান শতানোলোৰে খাৰা বাত্তাৰ ডাঙ তেওঁলোৰে ঈশ্বৰৰ শত্ৰু মানুহৰ শত্ৰু। শতান সবাচেনত আছে আ হবাই থগাই তে কয় তুই যদি উ গাইছ গুলানি খাত তুই নমুইবে তুই ঈশ্বৰৰ দুখীয়া অভাইবে আ তুই বেয়াক মাত পেবে। হবা ঈশ্বৰৰ কৰা নমানি নান সি গাইছ গুলা খেল আ আদমেই এবাক দিল। ঈশ্বৰে আদম আ হবাই বাগানতোন বাইৰ গৈ দিল। ঈশ্বৰলৈ তা বন্ধুতা নষ্ট হৈ গেল কাৰণ তা পাবি।